আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট UGৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ড্ৰোন প্ৰযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্ৰহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে। বিগত 12 বছৰত NDA চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে চৰকাৰে আত্মসহায়ক গোটসমূহক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে, যাৰ ফলত মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হৈছে। চৰকাৰৰ এনে প্ৰচেষ্টা মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ সৈতে শিপাই আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত মহিলাসকলে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাক অনুধাৱন কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ উপৰি ৰাষ্ট্ৰ নিৰ্মাণত পূৰ্বতকৈ শক্তিশালীভাৱে অৰিহণা যোগোৱাত সহায়ক হৈছে। ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে খণ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অহা 15 জুনত শ্বিলং ভ্ৰমণ কৰিব। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ'বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নিৰ্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু অন্যান্য অংশীদাৰীসকল উপস্থিত থাকিব। এই সন্মিলনৰ শেষৰ দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ পলোগ্ৰাউণ্ডৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অধ্যক্ষতা কৰিব। এই প্ৰকল্পটোৱে পথ যোগাযোগৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে প্ৰান্তীয় অঞ্চলসমূহৰ সামাজিক অৰ্থনৈতিক উন্নয়নতো সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, CRPF, BSF, CISF, ITBP আৰু SSBৰ সঞ্চালক প্ৰধানসকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা 3 জুলাইত আৰম্ভ হ'ব আৰু 28 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ 2 বজাৰ পৰা বিয়লি 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট UGৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়বদ্ধভাৱে পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে। তদুপৰি পৰীক্ষাৰ্থীসকলৰ গণনা আৰু ডায়েগ্ৰাম আদিত সুবিধা হোৱাকৈ প্ৰশ্ন কাকতত ৰাফ ৱৰ্কৰ বাবে 2টা পৃষ্ঠাৰ সলনি 4টা পৃষ্ঠা থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু ছিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা আৰু ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। ৱাৰবাৰ্গ পিনকাষ্টৰ অধ্যক্ষ চাৰ্লছ আৰ্কেয়ে এখন পত্ৰত কয় যে প্ৰধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্ৰতিফলিত কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল অৰ্থনীতিসমূহৰ অন্যতম হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে আৰু গোলকীয় পৰ্যায়ত আগশাৰীৰ শক্তি হিচাপে উত্থান ঘটিছে। ফ্ৰেন্সিলৰ প্ৰতিনিধিয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণৰ বিশ্বাস তেওঁৰ লগত থকাটোকে সূচায়। বিভিন্ন প্ৰযুক্তিগত নেতাসকলেও তেওঁলোকৰ শুভেচ্ছা বাৰ্তাত ভাৰতৰ অৰ্থনীতি আৰু ডিজিটেল ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাৱ্য কূটনৈতিক অগ্ৰগতি সন্দৰ্ভত আশা প্ৰকাশ কৰি ৱাশ্বিংটন আৰু তেহৰাণ কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰৈ কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয় যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পৰা বুলি ঘোষণা কৰি তেহৰাণ কৰ্তৃপক্ষই কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নাৰাখিবলৈ সন্মত হোৱা বুলি ঘোষণা কৰাৰ পাছতে কাইৰোৰ পৰা এই কূটনৈতিক সমৰ্থন আগবঢ়োৱা হৈছে। দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰাণাই পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যশপাল ৰাণাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুটাৰ আছিল আৰু তেওঁৰ অনবদ্য প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিশ্ব শ্বুটিং প্ৰতিযোগিতাসমূহত কেইবাটাও পদক অৰ্জনেৰে ৰাণাই ভাৰতীয় ক্ৰীড়াৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে ৰাণাই শ্বুটিঙত লাভ কৰা অসাধাৰণ সাফল্যলৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্ৰীমোদীয়ে কয় যে তেওঁ পথ প্ৰদৰ্শক হিচাপে যুৱ খেলুৱৈসকলক নিষ্ঠা সহকাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ায়ো প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 10ম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ'বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা দলটোৱে অহা দেওবাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিত্তীয় অন্তৰ্ভুক্তিৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 দিনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট ইউজিৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।